করোমি কিং জন্নমনস্তেষ্ব প্রীতি সুনিষ্ঠুরম মার্কণ্ডুবাচ ততস্তৌ সহিতৌ বিপ্র তং মুনিং সমুপস্থিতৌ সমাধির নমবৈশ্যৌসৌ স চ পার্থিব সত্যম কৃত্বা তূতৌ যথান্যায়ং যথারং তেন সংবিধম উপবিষ্টৌ কথা কাশ্চিৎ চক্রতুর্বৈশ্যপার্থিবৌ রাজোবাচ ভগবান স্তামহং প্রষ্টুম মিচ্ছম মেকং বদশ্যতাদ দুঃখায জন্মে মনস স্বচিত্তায় ততং বিনাম মম ত্বং মম রাজ্যস্য রাজ্যঙ্গেষ্বখিলেষ্বপি জানতোপি যথাজ্ঞস্য কিমেতন মুনিষত্তমম অয়ং চ নিকৃতপুত্রৈ দ্বারৈ ভৃত্যৈস্ততোজ্জিত স্বজনেন চ সন্তক্ত স্তেষু হার্দী তথা পতি এবমেষ তথা হঞ্চ দাবপত্যন্ত দুঃখিতৌ দৃষ্ট দোষেপি বিষয়ে মমত্তাকৃষ্ট মানসৌ তৎকৈরৈতন মহাভাগ জন্মোহ জ্ঞানিনোরপি মমাশ্রজ ভবত্তেষা বিবেকান্ধস্য মূঢ়তা ঋষিরুবাচ জ্ঞানমস্তি সমস্তস্য জন্তুর্বিষয়গোচরে বিষয়শ্চ মহাভাগ জাতি চৈবং পৃথক পৃথক দিবন্ধ্যা প্রাণী ন কেচিৎ দ্রত্তা বন্ধাস্তথা পরে কেচিৎ দিব তথা রাত্রৌ প্রাণিনাস্তুল্য দৃষ্টয় জ্ঞানিনো মনুজাসত্তং কিন্তু তেন হি কেবলম যতো হি জ্ঞানিনঃ সর্বে পশুপক্ষী মৃগাদয় জ্ঞানং চ তন্মনুষ্যাণং যত্তেষং মৃগপক্ষিণম মনুষ্যাণাং চ যত্তেষং তুল্যমন্নত্যতো ভয়ো জ্ঞানে পিষতি বশ্রৈতং পতগং ছাবচঞ্চুষু কনমো মোক্ষাদৃতানমোহাত বিদ্যমানানপি ক্ষুধাম মানুষামনুজ ব্যঘ্র সাভিলাশাশ্রুতান প্রতি লোভাত প্রত্যুপকারায় নন্দেতে কিং ন পশ্যসি তথাপি মমতাবর্তে মোহগর্তে নিপাতিতা মহামায়া প্রভাবেন সংসারস্থিতিকারিণ তন্নাত্র বিস্ময় কার্য যোগ নিদ্রা জগৎপতে মহামায়া হরেশ্চৈত তয়া সম্মুজ্জতে জগৎ জ্ঞানিনাম অপি চেতংসি দেবী ভগবতী হিষাম বলাদাকৃষ্ণমোহায় মহামায়া প্রযচ্ছতি ত্বয়া বৃষিজ্যতে বিশ্বং জগদেতচ্চরাচরম সৈষা প্রসন্না বরদা নৃণাং ভবতি মুক্তৈ সা বিদ্যাম পরমা মুক্তির হেতুর্ভূতা সনাতনী সংসার বন্ধ হেতুশ্চ শৈব সর্বেশ্বরেশ্বরী রাজোবাচ ভগবান কাহিষা দেবী মহামায়েতি অং ভবান ব্রবীতি কথমুৎপন্না সা কর্মশ্যাশ্চ কিং দ্বিজ যৎস্বভাবাচ সা দেবী যৎস্বরূপা যদুদ্ভবাম তৎসর্বং শ্রোতুমিচ্ছামি তত্ত্ব ব্রহ্মবিদাং বরং ঋষির্বাচ নিত্যৈব সা জগন্মূর্তি ত্বয়া সর্বমিদং ততাম তথাপি তৎসমুৎপত্তি বহুধা শূয়তাং মম দেবানাং কার্যসিদ্ধরথ মা বীর্ভবতি সা যদা উৎপন্নেতি তদা লোকে সা নিত্যাপবিধীয়তে যোগ নিদ্রং যদা বিষ্ণু জগত্তে কর্ণবীকৃতে আস্তীর্যশেষমবজত কল্পন্তে ভগবান প্রভো তদা দ্বাবসুরৌ ঘোরৌ বিখ্যাতৌ মধুকৈতবৌ বিষ্ণুকর্ণমলোদ্ভূতৌ হন্তৌ ব্রহ্মাণমুদ্দতৌ সনাভিকমলে বিষ্ণু স্থিত ব্রহ্মা প্রজাপতি দৃষ্ট্বা তাবসুরৌ চৌগ্রৌ প্রসৃপ্তং চ জনার্দনম তুষ্ট্বাব যোগ নিদ্রান্তা নিকাগ্র হৃদয় স্থিত বিবোধনার্থায় হরের হরিনেত্র কৃতালয়ম বিশ্বেশ্বরীং জগদ্ধাত্রীং স্থিতি সংগ্নিং ভগবতিং বিষ্ণু রতুলং তেজসঃ প্রভু ব্রহ্মোবাচ ত্বং স্বাহা ত্বং স্বধা ত্বং হি বসৎকার স্বরাত্মিকা সুধাতমক্ষরে নিত্যে ধামাত্রাত্মিকা স্থিতা অর্ধমাত্রা স্থিতা নিত্যা জানুচ্চার্যা বিশেষতঃ ত্বমেব সা ত্বং সাবিত্রী ত্বং দেবী জননী পরম ত্বয়েব ধার্যতে সর্বং ত্বয়ৈতত সৃজ্যতে জগত ত্বয়ৈতত পাল্যতে দেবী তমৎসন্তি চ সর্বদা বিশিষ্টৌ সৃষ্টিরূপা ত্বং স্থিতিরূপা চ পালনে তথা সংহৃতি রূপান্তে জগতো সজগনময়ী মহাবিদ্যা মহামায়া মহামেধা মহাস্মৃতে মহামোহা চ ভবতি মহাদেবী মহাশুনি প্রকৃতি স্বঞ্চ সর্বস্ব গুণত্রয় বিভাবিনী কালরাত্রি মহারাত্রি মোহরাত্রিশ্চ দারুণা ত্বং শ্রী ত্বমীশ্বরী স্ত্বং হ্রী স্ত্বং বুদ্ধির্বোধলক্ষণা লজ্জা পুষ্টি তথা তুষ্টি ত্বং শান্তি ক্ষান্তিরেব চ খর্গিনী শূলিনী ঘোড়া গদিনী চক্রিণী তথা শঙ্খিনী চাপিনী বান ভূষুণ্ঢী পরিগায়ুধা সৌম্যা সৌম্যতরা শেষ সৌম্যেভ্যস্ত্বতি সুন্দরী পরা পরাণং পরমা ত্বমেব পরমেশ্বরী যচ্চ কিঞ্চিদ কচিদ বস্তু সদসদ্বাখিলাত্মিকে তস্য সর্বস্য ইয়া শক্তি সা ত্বং কিং স্তূয়সে তদা জয়া ত্বয় জগত স্রষ্টা জগৎ পাতা তিয়ো জগত সোপি নিদ্রবশং নীত কস্ত্বং স্তোতুমিহেশ্বর বিষ্ণু শরীর গ্রহণ মহামীশন এব চ কারিতস্তি যতো তস্ত্বং কস্তোতুম শক্তিমান ভবেন সা ত্বমিত্থং প্রবাবৈশ্যৈ রুদারৈ দেবী সংস্তুতা মোহবৈতৌ দুরাধর্ষা বসুরৌ মধুকৈতব প্রবোধং চ জগৎস্বামী নিয়তামচ্যুত লঘু বোধশ্চ ক্রিয়তামশ্চ হন্তুমেতৌ মহাসুরৌ ঋষিরুবাচ এবং স্তুতা তদা দেবী তামসী তত্র মেধসা বিশ্লো প্রবধনার্থায় নিহন্তু মধুকৈতব নেত্রাশ্ব নাসিকা বাহু হৃদয়ে বস্তথুরস নির্গম্য দর্শনে তস্থৌ ব্রহ্মণো বক্ত জন্মন উত্তস্থৌ চ জগন্নাথ ত্বয়া মুক্তো জনার্দন একার্ণবে হি শয়ন ততঃস্ব যদুষে চতৌ মধুকৈতব দুরাত্মানা মতিবীজ পরাক্রমৌ ক্রোধরক্তিক্ষণাবত্তুম ব্রহ্মাণং জনিতোদ্যমৌ সমুত্থায় ততস্তাভ্যং যুজুদে ভগবান হরি পঞ্চবর্ষ সহস্রাণি বাহু প্রাণো বিভ তাবৎ প্রতিবলোন্মত্তৌ মহামায়া বিমোহিতৌ উক্তবন্তৌ বরস্বত্তৌ বৃহতামিতি কেশবম ভগবান উবাচ ভবেতামদ্দমে তুষ্টৌ মম বধ্যা বুবাবপি কিমন্নেন বরে নাত্ত এতাবদ্ধীভূতং মম ঋষির্বাচ বঞ্চিতাভ্যামিতি তদা সর্বমাপোময়ং জগত বিলোক্যতাভ্যং গদিতু ভগবান কমলেশ্বর প্রীত স্বস্তব যুদ্ধে শ্রাঘস্ত্বং মৃত্যুরাবয় ওং বিষ্ণু আবাং জৈন যত্রুর্বি সলিলেন পরিপ্লুতা ঋষির্বাচ ততেত্যুক্ত্বা ভগবতা শঙ্খচক্র গদাভৃতা কৃত্বা চক্রেণ বৈচ্ছিন্নে জগনে শিরশীতয় এবমেষা সমুৎপন্না ব্রহ্মণা সংস্তুতা স্বয়ং প্রভাবমস্যা দেব্যাস্তু ভূয়শৃণু বদামিতে ইতি মার্কণ্ড পুরাণ শ্যাবন্নিকে মন্বন্তরে দেবী মাহাত্মে মধুকৈতব ঋষিরুবাচ দেবাসুরমভুদ্ধম পূর্ণমব্দশতং পুরা মহিষেসুরানামধিপে দেবানাং চ পুরন্দরে তত্রাসুরৈর্মহাবীর্যৈর্দেবসৈন্যং পরাজিতং জিত্বা চ সকলং দেবা নিন্দ্রোঘুন্মহিষাসুর ততঃ পরাজিতা দেবা পদ্মযোনিং প্রজাপতিম পুরস্কৃত্য গতাস্তত্র যত্রেষ গরুরধ্বজৌ যথাবৃত্তং তয়োস্তদবন মহিষাসুরচেষ্টিতম ত্রিদশ কথয়ামাশু দেবাবির্ভব বিস্তরম सूर्येन्दाग्ननिलेन्दूनां जमस्या वरुणस्य च अन्येषां चाधिकारञ्च स्वयमेवादि तिष्ठति सर्गान्निरकृताः सर्वे तेन देवगणा भुवि विचरन्ति यथा मर्त्या महिषेण दुरात्मना एतद्वः कथितं सर्व मम नारी विशेषितं शरणं च प्रपन्नाश्मो वधस्तस्य विचिन्ततम् इत्थं निशम्म देवानां वचांसि मधुसूदन चकारकोपं सम्भुश्च भृकुटीकुटिलाननौ ततोऽतीकोपपूर्णश्च चक्रणो वदनात्तत निश्चक्राम महत्तेयो ब्रह्मणः शङ्करश्च च अन्येषां चैव देवानां शक्रादीनां शरीरत निर्गतं सुमहत्तेय तच्चैकं समगच्छत अतीव तेजसत्कूटं ज्वलन्तामिव पर्वतं दधिषुस्ते सुरास्तत्र जालव्याप्तदिगन्तरम् अतूलं तत्त तत्तेय सर्वदेवा शरीरजम् एकस्थं तदभुन्नारी व्याप्तलोकत्रयन्तिशा जदभुच्चं भवान्तेय स्थेना जायत तन्मुखं जम्बेन चा भवन् केशा बाहवो विष्णुतेजसा सोम्येन स्तनयोर्जुग्मं मध्वञ्चेन्द्रेण चाभवत् वारुणेन च जङ्घोरु नितम्बस्तेजसा भुव ब्रह्मणस्तेजसा पादौ तदङ्गुल्लोर्कतेजसा वसूनाञ्च करङ्गुल्या कुबेरेण च नासिका तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा नयनस्तुतयं यज्ञे तथा पावकतेजसा भृगौ च सन्दयोस्तेज सर्वनामानिलश्च च अन्येषां चैव देवानां सम्भवस्तेजसां शिव ततः समस्तदेवानां तेजो राशिशमुद्भवं तं विलोक्यमुदं प्रापु रमणा महिषार्दिता शूलं शूलाद् विनिष्कृष्य ददौ तस्यै पिनाकदृक् चक्रं च दत्तवान् कृष्ण समुत्पाद्य स चक्रत शङ्खं च वरुणशक्तिं ददौ तस्यै हुताशन मारुतो दत्तवंश्चापं बाणपूर्णे तथेषुधि वज्रनिन्दः समुत्पाद्य कुलिशादमराधिप ददौ तस्यै साक्षो घण्टा मैरावतद्गजात् कालदण्डाज्जमोदण्डन् आशञ्चम्बुरपतिर्ददौ प्रजापतिश्चाक्षमालं ददौ ब्रह्माकमण्डलं समस्तारुमकूपेषु निजरश्मिन् दिवाकर कालश्च दत्तवान् खर्गं तस्याश्चर्म च निर्मलं शिरोदाश्चामलं हारं मजरे च तथाम्बरे चूडामणिं तथा दिव्यं कुण्डले कटकानि च अर्धचन्दं तथा शुभ्रं केयूरं सर्वबाहुषु नूपुरौ विमलौ तद्वत् द्वैवेयकमनुत्तमम् अङ्गुल्यकरत्नानि समस्तशङ्गुलीषु च विश्वकर्मा ददौ तस्यै परशुञ्चाति निर्मलम् अस्त्रन्ननेकरूपाणि तथा भेद्वं च दंशनम् अम्लानापङ्कजनमालन् शिरःशिरसि चापलम् अददज्जलदिस्तस्यै परशुं पङ्कजं चाति शोभनं हिमवान्वाहनं सिंहं रत्नानि विविधानि च ददावशुण्डं सुरया पानपात्रं धनाधिप शेषश्च सर्वनागेषु महामणिविभूषितं नागहारं ददौ तस्यै धत्तेज पृथिवीमिमम् अन्नैरपि सुरैर्देवी भूषणैरायुधैस्तथा सम्मानितननादोच्चै षट्टहासङ्गमुहुर्मुः तस्यानादेन घोरेण कृष्णमापूरितं नव अमायताती महता प्रतिशब्दो महानभूत् चक्षुवश्च कलालोका समुद्राश्च च कम्पिरे चचाल वसुधा चेलु सकलाश्च महीधरा जयेति देवाश्च मुदा तामोच सिंहवाहिनीं तुष्टमुर्मुनयश्चैनं भक्तिनम्रात्ममूर्तया दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्या मम नारय सन्नद्धा खिलसैन्यास्ते समुत्तस्तुर्दायुधा आक्मेतदिति क्रोधा दाभश्च महिषासुर अभ्यदापततं शब्द मशेषैरसुरैर्वृत सददर्श ततो देवीं व्याप्तलोकत्रयन्तिशा पादक्रान्त्या नत भुवं किरीटोल्लिखिताम्बरं क्षोभीता शेषमातालं धनुर्जा निश्यनेन तं दिशोभुजसहस्रेण समं तद् व्याप्संस्थितं ततः प्रब्रवीते युद्धं त्वया देव्या सुहद्दिशं शस्तास्त्वयि बहुधा मुक्त्यै राजीपितदिगन्तरम् महिषासुरसेनानि चिक्षुराक्षो महासुरा युजुधे चामरश्चन्द्रै चतुरङ्गबलान्वित रथा नाम जुतैः सर्वे दुरग्राक्षो महासुरा अयुद्धतजुतानां च सहस्रैर्महाहनु पञ्चाशद्भिश्च नियुतैः